এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে মৰাণত জৰুৰীকালীন উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। শ্ৰীমোদীয়ে প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। 4.2 কিলোমিটাৰ দীৰ্ঘৰ উত্তৰ পূবৰ এই প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কাইলৈ Sukhoi-30, ৰাফেল, তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণ কৌশল প্ৰদৰ্শন কৰিব। মৰাণৰ অনুষ্ঠান সামৰি প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। আজি বিশ্ব ৰেডিঅ' দিৱস। এই বছৰৰ বিশ্ব ৰেডিঅ' দিৱসৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰেডিঅ'। বিশ্ব ৰেডিঅ' দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ আকাশবাণী কেন্দ্ৰসমূহৰ লগতে ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল বৰমণিপুৰৰ শংকৰাজান জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব অনাতাঁৰ দিৱস উদযাপন কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ দি ৰেডিঅ'ই জনসাধাৰণৰ মাজত যুগ যুগ ধৰি বিভিন্ন তথ্যৰ লগতে মনোৰঞ্জনৰ অভাৱ পূৰণ কৰি আহিছে বুলি সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে মন্তব্য কৰে। বিশিষ্ট সমাজকৰ্মী নুমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্ৰোতা সংঘৰ মুখ্য সঞ্চালকৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোকশিল্পী মিলেশ্বৰ ডেকা, চহাশিল্পী সুৰেশ হাজৰিকা, দুৰ্গা প্ৰসাদ নাথকে ধৰি অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সভাত প্ৰতিভা দেৱীক মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই প্ৰৱৰ্তন কৰা লোকশিল্পী বঁটা 2026 আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে পুৱা এটা বৃহৎ আকাৰৰ ৰেডিঅ'লৈ নগাঁও চহৰৰ মাজেৰে ৰায়ডঙীয়া, চকলাঘাট, মাজগাঁও হৈ এটা ব্যতিক্ৰমী শোভাযাত্ৰা উলিওৱা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত ৰেডিঅ' আৰু কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। গোৱালপাৰা আৰু যোৰহাট জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব অনাতাঁৰ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন উৰা বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰাই উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল সময়সূচীৰ কোনোধৰণৰ সাল সলনি হোৱা নাই বুলি এখন জাননীযোগে জনাইছে। প্ৰশাসনিক সুবিধাৰ্থে যান বাহন চলাচলৰ পথ সলনি কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে পৰ্যাপ্ত সময়লৈ যাত্ৰা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। টিংখাঙত মন্ত্ৰী শ্ৰীবৰাই এখন সংবাদমেলযোগে 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা সাংস্কৃতিক কৰ্মী আৰু চলচ্চিত্ৰৰ নামসমূহ প্ৰকাশ কৰে। বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে। শব্দ নিঃশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হয়। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শংকু ৰাজকোঁৱৰ আৰু জুবলি বৰুৱাক 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আগবঢ়োৱা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলাসেন্দুৰীগোপাৰ মৌজাৰ বৰচন্দ্ৰা গ্ৰেণ্ড আৰু বৰবংশৰ মৌজাৰ মানিকনগৰৰ 104টা ভূমিহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়। জিলা প্ৰশাসনে কাৰ্যসূচীত গাৰো, বড়ো আৰু খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰে। ভূমিপট্টা প্ৰদান অনুষ্ঠানত বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক আজি অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ মৃদুল যাদৱৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুৰ্যোগ সঁহাৰি পুঁজিৰ আঁচনি, পুনৰ সংস্থাপনৰ বাবে সাহায্য তথা অন্যান্য বিভাগীয় ক্ষতিপূৰণৰ প্ৰতিবেদনসমূহ বিবেচনা আৰু উপস্থাপন কৰা হয়। বৈঠকত বিভাগটোৱে লাভ কৰা 114খন প্ৰতিবেদন সম্পৰ্কে বিতংভাৱে আলোচনা কৰি 14,52,23,480 পুঁজিৰ বাবদ আটাইকেইখন প্ৰতিবেদনত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়। গোলাঘাট জিলাৰ গেলেকীত আজি সদৌ অসম গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহৰ কৰ্মচাৰী সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।